বাল খাইব কি কথা কহিবি ফটা কপালরে কেতে কথা পুনি ছিলালো কি কথা কহিবি ফটা কপালরে কেতে কথা পুনি ছিলালো কহিবাকু লাজ ন কহিলে আজ আউ কুল মান ভাসি গলালো শুন নব নাগরি পকি পচিলি তিনটি ধরিল শুন নব নাগরি ছোৱা নাম দেলি বাবা বিশ্বনাথ চাৰি নাম নিত্যানন্দ বলা ছোৱা নাম দেলি বাবা বিশ্বনাথ চাৰি নাম নিত্যানন্দ বণী নাম ৰাম দেলি তো সহেলি আউ কপাল মহল কেতে পঢ়াঙে পাঠ পাঠ বদলে পঢ়িলে পাঠ লো কেতে পঢ়াঙে পাঠ পঞ্জুৰী ভিতৰে কটৰ কটৰ পঞ্জৰা ভাঙিলে মোৰ পঞ্জুৰী ভিতৰে কটৰ কটৰ পঞ্জৰা ভাঙিলে মোৰ ৰাজ্য যাক চোৱা তাৰি বণী আছে আউ আছ কলে মোৰ ঘৰ দো বাৰীতে তুলি গত হেলা নিৰামিষ পচি বাট বাৰীতে তুলি গত এউতাৰু শুণ পচিনে লাগিলা পিয়াল শাগুণা কৰি এউতাৰু শুণ পচিনে লাগিলা পিয়াল শাগুণা কৰি শিয়াল পাটিৰু নিয়া বাহাৰিলা আউ পক্ষী ডেণা গলা জৰিল নব নাগৰী শুন নিয়া খাড়িল আজি টেকিল দিয়া চুলি দৰ হেলা টানল নব নাগৰী শুন শাগুণাৰ ভাই শংখ চিল জান চিমিলি গছৰে বসি শাগুণাৰ ভাই শংখ চিল জান চিমিলি গছৰে বসি ৰাজ্য যাক পক্ষী ডাকি ৰুণ্ড কলা আউ যত হেবা পাই আছিল বুঢ়া চোৱা বাঞ্চিলা যত হেবা পাই মনা কলা লো বুঢ়া চোৱা বাঞ্চিলা বইলা শুণ শংখ চিল বাবু আমে নিৰামিষ পক্ষী বইলা শুণ শংখ চিল বাবু আমে নিৰামিষ পক্ষী আউ আমকু কাহিকি হৈৰাণ কৰ আমে বড় নীৰ মাখিল বুঢ়া থাৰি নাৰি নিৰামিষ পক্ষী গলে উৰিল বুঢ়া থাৰি নাৰি পঞ্জুৰী ভিতৰে চোৱা চাৰি গণি ৰৰি শুনি কলে দুখ বাহুনি কান্দিলে চৰি দিব তাঙ্ক দুত ভাত ভাঙি পঞ্জুৰী মোৰ কি বাহুৰিলে জেঠা কৰল ভাঙি পঞ্জুৰী মোৰ আউ নপচিবি চঢ়েই জাতিকি পঞ্জুৰী ভাঙিবি সত আড়ি খণ্ডকু মাংস তলৰে আউ এ বুঢ়াৰ এতিকি ঘত নোৱা নাগৰী শুন তাকু কৰতে নদী পুৰাণ নোৱা নাগৰী শুন।